এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাইলৈ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি। বৰপেটা জিলাৰ শ্ৰী শ্ৰী পাটবাউসী সত্ৰত 19 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি বিজেপিৰ 6টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা। আৰু মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। 167 কোটি 40 লাখ টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে 425 কোটি 48 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। ইয়াৰ পাছত গৃহমন্ত্ৰী যোৰহাট হৈ আইজললৈ যাত্ৰা কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় 150 বছৰ পুৰণি চাউনিটো আইজল নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জোখচাঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল'ব। উল্লেখযোগ্য যে যোৱা বছৰৰ 23 অক্টোবৰত নতুন দিল্লীত মিজোৰাম চৰকাৰ আৰু আছাম ৰাইফলছ বাহিনীৰ মাজত সম্পাদিত চুক্তি অনুসৰি আইজল নগৰৰ সোঁমাজত থকা আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা জোখচাঙলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই চুক্তি অনুসৰি আছাম ৰাইফলছৰ আইজলৰ খাটলাত থকা মিজোৰাম খণ্ডৰ আঞ্চলিক চৌহদ আৰু টুইখুৱাটলঙৰ ৰাজভৱনৰ সমীপত থকা উপ আৰক্ষী মহাপৰিদৰ্শকৰ চৰকাৰী বাসভৱন স্থানান্তৰিত কৰা নহয়। উল্লেখযোগ্য যে জোখচাঙত বাহিনীটোৰ মূল শিবিৰৰ নিৰ্মাণৰ কাম গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা বছৰৰ 1 এপ্ৰিলত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আইজলৰ পৰা গুৱাহাটীলৈ উভতি আহি কইনাধাৰাৰ ৰাজ্যিক অতিথিশালাত কালি নিশাটো অতিবাহিত কৰিব। পৰহিলৈ গৃহমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে শ্ৰীশ্বাহে গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা জিলাৰ শ্ৰী শ্ৰী পাটবাউসী সত্ৰত 19 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে 50 লাখ টকা ব্যয় সাপেক্ষে পাটবাউসী সত্ৰ শ্ৰী শ্ৰী শংকৰদেৱ থানত নিৰ্মাণ কৰা সংগ্ৰহালয়টো মুকলি কৰে। ডঃ শৰ্মাই শ্ৰী শ্ৰী শংকৰদেৱ থান, দেৱ দামোদৰ গুৰুৰ আদিধাম, সোণপুৰা ভিঠি থানত সেৱা আগবঢ়াৰ উপৰিও ইয়াৰ সৈতে জড়িত বহুকেইটা সৌন্দৰ্যবৰ্ধন আৰু উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বৰপেটাত পৰ্যটন আৰু তীৰ্থভ্ৰমণৰ সুবিধাৰ বিকাশৰ উপৰি সবল আন্তঃগাঁথনিৰে নিয়োগ আৰু ৰাজহ সৃষ্টিৰ ক্ষেত্ৰত এই প্ৰকল্পসমূহে বিশেষভাৱে অৰিহণা যোগাব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি দৌল উৎসৱ উপলক্ষে বটদ্ৰৱা থানলৈও যায়। তাত তেওঁ ভক্তসকলৰ সৈতে নাগাৰানাম পৰিৱেশনত যোগ দিয়াৰ লগতে দৌল উৎসৱতো ভাগ লয়। তেওঁ লগতে বৰপেটাৰ অনুপম হোলী গীত পৰিৱেশনো উপভোগ কৰে। কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে ৰাজ্য চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন পৰিক্ৰমাৰ সৈতে জড়িত প্ৰতিখন সত্ৰ আৰু থানৰ উন্নয়নৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
মোৰ গোটেই লক্ষ্যটো হ'ল মহাপুৰুষ শংকৰদেৱে জন্মৰ পৰা পৰলোক প্ৰাপ্তিলৈ বৈকুণ্ঠ গমনলৈ তেওঁ যিমানটো স্থানত অতিবাহিত কৰিছিল প্ৰত্যেকটো স্থানকে উন্নত কৰা। বৰদুৱাৰ কাম আমি কৰিছোঁ, যথেষ্টখিনি ভাল হৈছে। ডাংমো থানত আমি যথেষ্টখিনি কাম কৰিছোঁ। পাটবাউসীত হ'ব, সোণপুৰা ভেটিত হ'ব আৰু মধুপুৰতো আমি প্ৰায় 50 কোটি টকাৰ এটা ডাঙৰ আঁচনি ৰূপায়ণ কৰিম। আৰু আমাৰ লগত তেখেতে কোন সময়ত ক'ত আছিল, ক'ৰবাত যদি 10 দিনো আছিল, সেইখিনিও আমাৰ লগত আছে। গতিকে আমি প্ৰত্যেকটো স্থানকে পৰ্যায়ক্ৰমে উন্নত কৰি গৈ থাকিম।
মুখ্যমন্ত্ৰীগৰাকীক আজি বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাসৰ উপৰি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে সংগ দিয়ে। অসমৰ গামোচাই ভৌগোলিক মান্যতা লাভ কৰাৰ পাছত জিলা প্ৰশাসনসমূহে বহিঃৰাজ্যৰ গামোচা যাতে বেচা কিনা নহয় সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। হোজাই জিলা প্ৰশাসনে ব্যক্তি অথবা ব্যৱসায় প্ৰতিষ্ঠানক থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত হাতে বোৱা গামোচা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে এই নিষেধাজ্ঞাক আওকাণ কৰা ব্যক্তি অথবা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ হস্ততাঁত আইন 1985 ধাৰাৰ অধীনত ব্যৱস্থা লোৱা হয়। সেই অনুসৰি 6 মাহ কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা ভৰিবলগীয়া হয়। রাজ্য সরকারের গজমিত্র আসনিত অহা এপ্রিলের গোলাঘাট জেলার নাম অন্তর্ভুক্ত করা হব বলে বিত্তমন্ত্রী অজন্তা নেওগে আজি এখন সংবাদমেল প্রকাশ করেছে। উল্লেখযোগ্য যে বিধানসভার বাজেট অধিবেশনত শেহতীয়াকৈ ঘোষণা করা অনুসরি গজমিত্র আসনিত রাজ্যখনের হাতি মানুষের সংঘাত থাকা পাঁচখন জেলাক অন্তর্ভুক্ত করা হয়েছিল। দীর্ঘদিন ধরে গোলাঘাট জেলাক এই সংঘাত চলি থাকার পাছতো গজমিত্র আসনিত জেলাখনের নাম অন্তর্ভুক্ত নোহাক জনসাধারণে প্রতিক্রিয়া প্রকাশ করে আসছিল। ইয়ার ফলস্বরূপে আজি বিত্তমন্ত্রীগুলি এখন সংবাদমেলের জড়িয়ে গোলাঘাট জেলাক এই আসনিত অন্তর্ভুক্ত করার কথা প্রকাশ করে। মন্ত্রীগুলি এইবারের বাজেটত উল্লেখ করা অন্যান্য আসনিসমূহ বিষয়ে জনসাধারণক অবগত করে। জাতীয়তাবাদী যুব ছাত্র পরিষদের কেন্দ্রীয় সমিতিয়ে বিশিষ্ট চলচ্চিত্র নির্মাতা জাহ্নু বরুয়াল 2025 বর্ষের মঘাই উজা বঁটা আগবাইছে। জাতীয়তাবাদী যুব ছাত্র পরিষদের কেন্দ্রীয় সমিতির সৌজন্যত আর যোরহাট জেলা সমিতির উদ্যোগত জেলাখনের চন্দ্রকমল বেজবুড়া বাণিজ্য মহাবিদ্যালয়ের প্রেক্ষাগৃহত কাইলৈ আয়োজন করা কেন্দ্রীয় কার্যসূচীত জাহ্নু বরুয়াক এই বঁটা প্রদান করা হব। আপনালোকে সন্ধ্যার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা। শ্রোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 289.9 মিটাৰ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। শ্রোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আই আৰ নিউজ আণ্ডাৰস্কৰ জি এছ ৱাই আৰু ইনষ্টাগ্ৰামত AIR News underscore Guwahati follow koriba pare. Etia poroborti batori hunok Rituparna Borar pora.
রাজ্যের বিভিন্ন স্থানত পরম্পরাগত রীতি নীতি আর উৎসাহ উদ্দীপনায় ফাকুয়া আর দৌল উৎসব উদযাপন করা হয়েছে। ঐতিহ্যমণ্ডিত বরপেটা সত্রত কালি সন্ধ্যা গণ যাত্রার দৌল মহোৎসবর শুভারম্ভ করা হয়। বরপেটার পাটবাউসী গণকুচি সুন্দরী দিয়া আর বারাদী সত্রতো দৌল মহোৎসব উপলক্ষে উখল মাখল পরিবেশের সৃষ্টি হয়েছে। কৃষ্ণ বন্দনা আর হোলি গীতে বরপেটার আকাশ বতাহ মুখর হয়ে উঠিছে। উড়িষ্যারপা হোলি গীতর দল, মণিপুরী সাংস্কৃতিক দল, আদিবাসী সাংস্কৃতিক দলের বিভিন্ন স্থানীয় শিল্পীর গীত পরিবেশনে সত্র নগরী প্রাণচঞ্চল হয়ে উঠিছে। মহাপুরুষ শ্রীমন্ত শঙ্করদেবর জন্মস্থান বটদ্রবাত গুরুজনায় প্রায় 500 বছর পূর্বে আরম্ভ করা পরম্পরার সঙ্গে সংগতি রাখি বটদ্রবা সত্রত কালিরেপা 5 দিনিয়া বর্ণাঢ্য কার্যসূচীরে দৌল উৎসবর আয়োজন করা হয়েছে। বটদ্রবার দৌল উৎসব উদযাপন সন্দর্ভত সবিশেষ জানাইছে নগাঁওর আমার সংবাদদাতা মুনীন্দ্র শইকীয়াই।
প্রতি বছৰৰ দৰে দৌল উৎসৱ বা ফাল্গু পূর্ণিমা তিথি পালন করা হয়। এই বুলি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানত যোৱা 13 মাৰ্চৰ পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ 5 দিনীয়া কাৰ্যসূচী উদযাপন কৰা হৈছে। কালি সন্ধিয়া শ্ৰীকৃষ্ণ মূৰ্তিভাগ গায়ন বায়নৰ অভাতল স্থাপন কৰি স্নান কাৰ্য সম্পাদন কৰি গণতলেৰে নোৱাই ধুৱাই গোসাঁইক নতুন বস্ত্ৰ পিন্ধোৱা হয়। ইয়াৰ পাছতে গায়ন বায়নে ৰাম ধেমালি পৰিৱেশন কৰে। আজি পুৱাৰ ভাগত গোসাঁই মূৰত ফাকু দিয়াৰ লগতে গায়ন বায়নে ন ধেমালি পৰিৱেশন কৰে। ইয়াৰ পাছত রাজ্যখন বিভিন্ন প্রান্তর আহি থান চৌহদত উপস্থিত হওয়া অসংখ্য ভকত বৈষ্ণবে ফাকুর নির্মালী আর পজ্জল গ্রহণ করে। আজি উড়েতু নিশা গোসাই প্রভাতলতে রাখি নাম কীর্তনে থান চৌহদ দ্বিতীয় বৈকুণ্ঠলৈ রূপান্তরিত হব। ইপিনে আজি দুপুরিয়া ভাগত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা শ্রী শ্রী বটদ্রবা থানত উপস্থিত হয়ে শ্রী বটদ্রবা থানত আঁঠু লৈ রাজ্যবাসীর মঙ্গল কামনায় নির্মালী গ্রহণ করা পরিলক্ষিত হয়।
দৌল যাত্রা উৎসবের সঙ্গে সংগতি রাখি আজির পর আকাশীগঙ্গার তীরর আই খেরখুটি প্রেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানেরও আয়োজন করা হয়েছে। যোরহাট জেলার রংদৈ 3 দিনিয়া কার্যসূচীরে শ্রী শ্রী গোবিন্দর দৌল যাত্রা উদযাপন করা হয়েছে। সেই অনুসরি রংদৈ বামুনগাঁওর মন্দিরত আয়োজন করা কার্যসূচীত গোবিন্দর অধিবাস পূজা, নাম কীর্তন আর দক্ষযজ্ঞ ভাওনা অনুষ্ঠিত হব। মাজুলীর ঐতিহাসিক দক্ষিণপাট সত্র, গড়মূর সত্র, বেঙেনাহাটি সত্র, চামগুড়ি সত্রকে ধরে কেবাখনো সত্রত কালিরেপা ফল্গুৎসবর আয়োজন করা হয়েছে। মুখা শিল্পর বিশ্বখ্যাত চামগুড়ি সত্রত 4 দিনিয়াক দৌল উৎসবর আয়োজন করা হয়েছে। গোয়ালপাড়া জেলাতো দৌল উৎসব উপলক্ষে জনসাধারণের মাজত আনন্দমুখর পরিবেশের সৃষ্টি হয়েছে। রংজুলীর ঐতিহ্যমণ্ডিত শ্রী শ্রী রামচন্দ্র বিগ্রহ দেওয়ালয়ত কালিরেপা 5 দিনিয়া কার্যসূচীরে এই উৎসব অনুষ্ঠিত হয়েছে। গোয়ালপাড়ার শ্রী শ্রী শ্যামরাই সত্র আর পশ্চিম গোয়ালপাড়ার কেওলিয়া হাতী সত্রত কালি অধিবাস আর সান্ধ্য কীর্তনে 5 দিনিয়া দৌল মহোৎসবর শুভারম্ভ করা হয়। উত্তর গুয়াহাটির ঐতিহ্যমণ্ডিত শ্রী শ্রী দৌল গোবিন্দ মন্দিরত আধ্যাত্মিক পরম্পরা আর রীতি নীতিরে দৌল উৎসব উদযাপন করা হয়েছে। গুয়াহাটী মহানগরীতো দৌল উৎসব আর ফাকুয়া উপলক্ষে উৎসবমুখর পরিবেশের সৃষ্টি হয়েছে। ফাকুয়া উপলক্ষে কামরূপ মহানগর জেলাকে ধরে প্রায়বর জেলাতে কাইলৈ স্থানীয় বন্ধ ঘোষণা করেছে। বাক্সা জিলাৰ শ্ৰী শ্ৰী নৰসিংহ কীৰ্তনঘৰত সাতদিনীয়া কাৰ্যসূচীৰে আয়োজিত দৌল উৎসৱত আজি নৰসিংহ নামৰ এখন স্মৰণিকা উন্মোচন কৰা হয়। দৌল উৎসৱৰ সৈতে সংগতি ৰাখি 18 মাৰ্চত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। জিলাখনৰ চমুৱাৰ শ্ৰী শ্ৰীকৃষ্ণ দৌল মন্দিৰ প্ৰাংগণত 5-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত দৌল মহোৎসৱত আজি হোমযজ্ঞ ঘোষাপাঠ কৰাৰ উপৰি নিশাৰ ভাগত আওখিৰ জোনাক শীৰ্ষক এখনি নাটক মঞ্চস্থ কৰা হ'ব। ফাকুৱা উপলক্ষে শিলচৰতো আজি আৰ্য সংস্কৃতি বোধনী সমিতিৰ উদ্যোগত কেইবাটাও সংগঠনে শিলচৰৰ নৰ্মেল স্কুল চৌহদত ফুলদৌল শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰে। এই সমিতিখনে কেইবাবছৰ ধৰি কেৱল ফুলেৰে দৌল পূৰ্ণিমা পালন কৰি আহিছে। কোচবিহাৰৰ ইতিহাস প্ৰসিদ্ধ মধুপুৰ সত্ৰতো কালিৰে পৰা 3-দিনীয়াকৈ দৌল উৎসৱ পালন কৰা হৈছে। আজি গোঁসাইৰ সন্মুখত নাম প্ৰসংগ আৰু পৰহিলৈ গোঁসাইক লৈ শোভাযাত্ৰা কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাতত ফাকুৱা বা দৌল উৎসৱৰ ৰং শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনত থকা আকাশবাণীৰ কেইবাগৰাকীও সংবাদদাতা আৰু কেইবাগৰাকীও শ্ৰোতাই সময়ৰ সোঁতত এই উৎসৱৰ পৰিৱৰ্তন আৰু আকৰ্ষণ সম্পৰ্কত মতামত ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আনহাতে বাতৰি বিভাগে অহা দেওবাৰে সন্ধিয়া 7:45 সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ডঃ দীপেন দাসৰ। গুৱাহাটীৰ বিভিন্ন বৈদ্যুতিন চেনেলৰ সাংবাদিকে অভিনয় কৰা এই ভাওনাখনিত ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত অভিনয় কৰিছে মৃগাংক শইকীয়া, কৰ্ণ চৰিত্ৰত সুনীত কুমাৰ ভূঞা, শকুনি চৰিত্ৰত অভিজিৎ গোস্বামী আৰু কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছে বিমলভূষণ মহন্তই। গান্ধাৰীৰ চৰিত্ৰত অভিনয় কৰিছে এঞ্জেলা চাংমাই। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক নিৰূপমা বৰঠাকুৰৰ পৰা।
ধন্যবাদ ঋতুপৰ্ণ। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে আজি 6টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলৰ ৰাজ্যিক নিৰ্বাচন সমিতিৰ সিদ্ধান্ত অনুসৰি এই প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা হৈছে। আজি ঘোষণা কৰা তালিকা অনুসৰি সুচিত্ৰা নাথ, ভৈৰৱ কছাৰী, প্ৰেমাজলী ৰাভা, মেঘালী ৰাভা, অজিত ৰাভা আৰু কমলেশ্বৰ ৰাভাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। জনসাধাৰণক নিৰপেক্ষ আৰু ক্ষীপ্ৰ ন্যায় প্ৰদানৰ বাবে চৰকাৰে পূৰ্বে ঘোষণা কৰা বিচাৰ নিৰীক্ষণ সঞ্চালকালয় গঠনৰ কাম সম্পূৰ্ণ হৈছে। এই সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰৰ অধিবক্তা মাখন ফুকনক নিযুক্তি দিয়া হৈছে। অধিবক্তা ধনশ্ৰী দাস, শান্তনু ভট্টাচাৰ্য আৰু মানস হালৈক উপ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। এতিয়াৰে পৰা এই সঞ্চালকালয়ে অসম আৰক্ষীৰ গোচৰসমূহৰ সঠিক তদন্তৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব। পূৰ্বতে আৰক্ষীৰ তদন্তত ৰৈ যোৱা আখোৱাসমূহ বিচাৰ নিৰীক্ষণ সঞ্চালকালয়ৰ তৰফৰ পৰা দূৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি কোকৰাঝাৰ জিলাৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক কেন্দ্ৰীয় অভিৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বড়োলেণ্ড অঞ্চলৰ যুৱক যুৱতীসকলৰ সবলীকৰণ আৰু বিকশিত ভাৰত বিষয়বস্তুৰে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এটা মত বিনিময় কাৰ্যসূচীৰো আয়োজন কৰা হয়। এই মত বিনিময় কাৰ্যসূচীত ডঃ পেগুৱে প্ৰগতিশীল বিটিআৰ আৰু বিকশিত ভাৰতৰ প্ৰতি অৰিহণা আগবঢ়োৱাৰ উদ্দেশ্যে ছাত্ৰ ছাত্ৰী তথা জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। 2025-26 বিত্তীয় বৰ্ষৰ বাজেটক লৈ দক্ষিণ হালমৰা মানকাছৰ জিলাৰ বিজেপিয়ে হাটশিঙিমাৰীত এখন সংবাদমেল অনুষ্ঠিত কৰে। বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলৰ জৰিয়তে নতুনকৈ নিযুক্তি লাভ কৰা জিলা সাধাৰণ সম্পাদক আব্দুল হালিম মোল্লাই বাজেট সম্পৰ্কে মতামত ব্যক্ত কৰে। অনুষ্ঠানত এই বাজেটখন ৰাজ্যবাসীৰ বাবে এখন জনকল্যাণমুখী ঐতিহাসিক বাজেট বুলি তেওঁ দাবী কৰে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি পুৱা আৰক্ষী অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ 3 সৰবৰাহকাৰীক আটক কৰে। হাজো গুৱাহাটী পথৰ আইন মহাবিদ্যালয়ৰ সমীপত মাদক দ্ৰব্যখিনি সৰবৰাহৰ সময়তেই তেওঁলোকক আটক কৰা হয়। মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8:00 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাইলৈ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি। বৰপেটা জিলাৰ শ্ৰী শ্ৰী পাটবাউসী সত্ৰত 19 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰী কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন। আৰু মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ মুখামুখি। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।